গীতমালা ২৬ অধ্যায়। দাউদৰ ৰচিত গীত। হে যিহোৱা, মোৰ বিচাৰ কৰা, কিয়নো মই নিজ সিদ্ধতাত চলিছো। অলৰভাৱে মই যিহোৱাত ভৰসা কৰিছো। হে যিহোৱা, তুমি মোক পৰীক্ষা কৰি মোৰ শুদ্ধতাৰ প্ৰমাণ চোৱা, মোৰ হৃদয় আৰু মনক খপি চোৱা। কাৰণ তোমাৰ অসীম দয়া মোৰ চকুৰ আগত আছে, মই তোমাৰ বিশ্বস্ততাত চলাফুৰা কৰোঁ। প্ৰবঞ্চক লোকসকলৰ লগত মই বহা নাই, অসৎ লোকসকলৰ সৈতে মই মিলামিচা কৰা নাই। মই দুষ্টবোৰৰ সমাজক ঘৃণা কৰোঁ, দুষ্ট লোকৰ লগত নবহো। হে যিহোৱা, মই মোৰ নিৰ্দোষিতাত হাত ধুওঁ আৰু তোমাৰ যজ্ঞবেদী প্ৰদৰ্শন কৰোঁ, যাতে মই উচ্চ স্বৰে প্ৰশংসাৰ গীত গাই তোমাক ধন্যবাদ জনাব পাৰোঁ, তোমাৰ আচৰিত কৰ্মবোৰ প্ৰচাৰ কৰিব পাৰোঁ। হে যিহোৱা, যি গৃহত তুমি নিৰ্বাস কৰা, তোমাৰ গৌৰৱ সেই ঠাইত থাকে। মই তোমাৰ নিৰ্বাস গৃহত ভাল পাওঁ। পাপীবোৰৰ লগত মোৰ প্ৰাণ লৈ নাযাবা, ৰক্তপাতী মনুষ্যবোৰৰ লগত মোৰ জীৱন নিনিবা। তেওঁলোকৰ হাতত দুষ্টতাৰ পৰিকল্পনা আছে, তেওঁলোকৰ সোঁহাত উৎকোচেৰে ভৰা। কিন্তু মই হলে নিজ সিদ্ধতাত চলোঁ। মোক মুক্ত কৰা, মোক কৃপা কৰা, মোৰ ভৰি সমান ঠাইত থিয় হৈ আছে। মহাসমাজবোৰৰ মাজত মই যিহোৱাৰ ধন্যবাদ কৰিম।